এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে জুবিন গাৰ্গৰ স্থায়ী সমাধি নিৰ্মাণৰ বাবে লোকনিৰ্মাণ বিভাগক দায়িত্ব অৰ্পণ, শিল্পীগৰাকীৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত চলিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত অহা 21 অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ সৈতে এছ আই টিৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত অসম আৰক্ষী দলৰ বৈঠক, জুমৈৰ বিনন্দিনীত অংশগ্ৰহণকাৰী শিল্পী, প্ৰশিক্ষক আৰু বিশেষজ্ঞ সমিতিৰ সদস্যসকলক আজি প্ৰশংসা পত্ৰ আৰু মাননি প্ৰদান, আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ ফলাফল ঘোষণা আৰু আই চি চি মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি বাংলাদেশৰ অষ্ট্ৰেলিয়াক জয়ৰ বাবে 199 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ স্থায়ী সমাধি নিৰ্মাণৰ বাবে পদক্ষেপ লৈছে। লোকনিৰ্মাণ বিভাগক সমাধি প্ৰকল্প নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। এখন বিশেষ সমিতিয়ে সমাধি প্ৰকল্পত অনুমোদন জনাব বুলি উল্লেখ কৰি তেওঁ কয় যে এই সমিতিত শিল্পীগৰাকীৰ পন্নী গৰিমা গাৰ্গ প্ৰমুখ্যে 11 জন ব্যক্তি আছে। ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত চলিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে নৱেম্বৰত গোচৰৰ অভিযোগনামা দাখিল কৰা হ'ব বুলিও উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে বিচাৰৰ বাবে বিশেষ চৰকাৰী অধিবক্তাক নিয়োগ কৰা হ'ব আৰু পৰৱৰ্তী সময়ত চৰকাৰী অধিবক্তাৰ নাম ঘোষণা কৰা হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি 5 জন ব্যক্তিক বাক্সা জিলাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় যে নিৰাপত্তাৰ স্বাৰ্থতহে তেওঁলোকক বাক্সাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। সেই কাৰাগাৰত অভিযুক্তসকলৰ বাবে কোনোধৰণৰ বিশেষ সুবিধা নাই বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীসভাৰ বৈঠকত আজি অহা ডিচেম্বৰত নামৰূপ সাৰ কাৰখানাৰ আধাৰশিলা স্থাপনত অনুমোদন জনোৱা হয়। তদুপৰি ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ আৰু কৰ্মচাৰীসকলৰ মৰগীয়া বানচ 50% বৃদ্ধিত অনুমোদন জনোৱা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত অহা 21 অক্টোবৰত ছিংগাপুৰ আৰক্ষীয়ে ৰাজ্যৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান আৰু এছ আই টিৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত অসম আৰক্ষী দলৰ সৈতে বৈঠকত মিলিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি জুবিন গাৰ্গৰ ন্যায়ৰ দিশত এয়া গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰে। শ্ৰীগুপ্তাই সাংবাদিকৰ আগত কয় যে ছিংগাপুৰ প্ৰশাসনে তেওঁলোকৰ সৈতে যোগাযোগ কৰিছে আৰু 21 অক্টোবৰত আমন্ত্ৰণ জনাইছে। ছিংগাপুৰৰ ঘটনাস্থলী তদন্ত কৰাৰ বাবে শ্ৰীগুপ্তাৰ লগতে অসম আৰক্ষীৰ আৰু এগৰাকী বিষয়া ঘটনাস্থলীলৈ যাব বুলি তেওঁ উল্লেখ কৰে।
আমি ইতিমধ্যে ছিংগাপুৰৰ কনচাৰ্ণ অথৰিটিৰ পৰা কমিউনিকেশ্যন পাইছো, তেখেতসকলে আমাক 21 তাৰিখে আহিবলৈ দিছে, গতিকে আমাৰ টীম গৈ 20 তাৰিখ পাব ছিংগাপুৰত। ছিংগাপুৰত কিছুমান তদন্ত কৰিবলগীয়া আছে। ছিংগাপুৰৰ তদন্ত কৰিবলৈ হলে আমাৰ ছিংগাপুৰ চৰকাৰৰ অনুমতি সাপেক্ষেহে আমি কৰিব পাৰিম, আৰু এতিয়া সেই দিশত আমি বহুত আগবাঢ়িব পাৰিছো। আমাক ছিংগাপুৰ চৰকাৰে মাতিছে, তেওঁলোকে অনুমতি দিছে আহিবলৈ, গতিকে আমি যাম তাত। গৈ আমি ছিংগাপুৰৰ সংশ্লিষ্ট বিভাগ, সেই বিভাগৰ বিষয়ববীয়াৰ লগত আমি আলোচনাত বহিম আৰু তাত তদন্ত কেনেকে আগবাঢ়িব, কি কথা সবিশেষ আমি তেওঁলোকৰ লগত আলোচনা কৰিম।
ছিংগাপুৰত শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা 3 গৰাকী প্ৰৱাসী অসমীয়াৰ কালি এছ আই টিয়ে ভাষ্য গ্ৰহণ কৰাৰ পাছত আজি কামৰূপ মহানগৰ জিলাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁলোকৰ ভাষ্য লোৱা হয়। এতিয়ালৈকে ছিংগাপুৰৰ 11 গৰাকী প্ৰৱাসী অসমীয়াই এছ আই টিৰ সন্মুখত হাজিৰ হৈ ভাষ্য দিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ন্যায়িক জিম্মা লাভ কৰা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি 5 জনক কালি বাক্সা জিলাৰ নিকাচিত থকা কাৰাগাৰলৈ নিয়াৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ পাছত মাজনিশা ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। বাক্সা জিলা কাৰাগাৰত আজি কিছু সময় পূৰ্বে ৰাজ্যৰ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী আৰু বি টি এডিৰ উপ আৰক্ষী মহাপৰিদৰ্শক বিবেক ৰাজ সিঙৰ উপস্থিতিত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত আইন শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ সিঙো উপস্থিত থাকে। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসিঙে অঞ্চলটোৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে বুলি উল্লেখ কৰে। কালি চৰকাৰী সা সম্পত্তি নষ্ট কৰা লোকসকলৰ বিৰুদ্ধে ভিডিঅ' ফুটেজ চাই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।
আজি সিচুৱেচনটো ঠিক আছে, যোৱাকালি যি আমি ৰাইজক ফিল কৰিছিলো যে সিচুৱেচনটো মানে ভালকে ৰাখক আৰু আইনটো নিজৰ কোনো তুলি নলয়, আমি নিজৰ কামটো কৰি আছো ন্যায় দিয়াব কাৰণে, আইনৰ প্ৰতি আমাৰ আশা ৰাখক। সেইমতে আজি দেখিছো ৰাতিপুৱাৰ পৰাই মানুহে যেনেকে মাৰ্কেট খেলিব লাগে তেনেকে বজাৰ ঘাট চলি আছে, মানুহে নিজৰ নিজৰ কামৰ
জিলাখনত সান্ধ্য আইন অব্যাহত আছে আৰু জিলা কাৰাগাৰৰ সন্মুখভাগত আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু ৰেপিড একচন ফৰ্চ নিয়োগ কৰা হৈছে। জিলা কাৰাগাৰৰ 500 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সাধাৰণ লোকৰ আহ যাহ নিষিদ্ধ কৰাৰ লগতে কাৰাগাৰৰ সন্মুখৰ মূল পথেৰে ৰাইজৰ আহ যাহ বন্ধ কৰা হৈছে। অৱশ্যে সেই ঠাইৰ স্থায়ী বাসিন্দা হলে উপযুক্ত কাৰণ দৰ্শাই আহ যাহ কৰিবলৈ দিয়া হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। ইপিনে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মায় ন্যায় প্রদানের প্রক্রিয়া সম্পূর্ণ করার বাবে নির্দিষ্ট সময়ের প্রয়োজন বলে উল্লেখ করে জনসাধারণক ন্যায় ব্যবস্থার উপর আস্থা রাখবলে আহ্বান জানায়। নতুন দিল্লীত সিঙ্গাপুরের উপ উচ্চায়ুক্ত এলি সেঙর সহ কালি জুবিন গার্গর মৃত্যুর তদন্ত সন্দর্ভত আলোচনা করার পাছত সাংবাদিকর সহ হওয়া বার্তালাপত মুখ্যমন্ত্রীগুলি বাক্সাত সৃষ্টি হওয়া পরিস্থিতি অতি দুঃখজনক বলেও কয়। অসমত রেল সেবা বিশেষকৈ যাত্রীবাহী রেল সেবাক অধিক জনমুখী করা সন্দর্ভত আকাশবাণী গুৱাহাটী কেন্দ্রৰ বাতৰি বিভাগে অহা 18 অক্টোবর শনিবারে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্রচার করব। এই অনুষ্ঠানত উত্তর পূব সীমান্ত রেলওয়ের প্রাক্তন মুখ্য জনসম্পর্করক্ষী বিষয়া সিটু সিং হাজং, সাংবাদিক ত্রিদীপ লহকর আর অসম রেলযাত্রী সংস্থার সাধারণ সম্পাদক দীপঙ্কর শর্মায় অসম তথা উত্তর পূর্বাঞ্চলের রেল সেবার সাম্প্রতিক অবস্থা সম্পর্কে আলোচনা করব। এই আলোচনার আগ ধরব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্রোতাসকলে আমার এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5 299.9 মিটাৰ FM-ৰ 101.6 MHz-ত শুনিছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পরবর্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মায় আজি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত জুমৈৰ বিনন্দিনীত অংশগ্রহণকারী শিল্পী প্রশিক্ষক আৰু বিশেষজ্ঞ সমিতিৰ সদস্যসকলক প্রশংসাপত্র আৰু মাননি প্রদান কৰে। এই শিল্পীসকলে যোৱা 24 ফেব্ৰুৱাৰীত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত জুমৈৰ বিনন্দিনীত অংশ লৈছিল। আজিৰ অনুষ্ঠানত 24খন জিলাৰ বিশেষজ্ঞ সমিতিৰ সদস্যসকলক 50,000 টকাকৈ আৰু প্ৰশিক্ষক তথা শিল্পীসকলক 25,000 টকাকৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰযোগে ধনৰাশি প্ৰদান কৰা হয়। বৰাক উপত্যকাৰ 3খন জিলাৰ শিল্পীসকলক পৰৱৰ্তী পৰ্যায়ত সন্মানিত কৰা হ'ব। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চাহ বাগিচা অঞ্চলত অহা জানুৱাৰীত 100খন নতুন হাইস্কুল স্থাপন কৰা হ'ব বুলি ঘোষণা কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে চিকিৎসা মহাবিদ্যালয়ত 30খন আসন চাহ বাগিচা তথা আদিবাসী লোকৰ বাবে সংৰক্ষণ কৰাৰ লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাতো চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে 3% আসন সংৰক্ষণৰ ব্যৱস্থা কৰিছে।
জানুৱাৰী মাহত আমি নতুনকৈ চাহ বাগিচাত আৰু 100খন হাইস্কুল আমি স্থাপন কৰিম, যাতে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িব পাৰে, ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰে। আজি আপোনালোকে জানে যে আমাৰ চৰকাৰৰ প্ৰচেষ্টাত মেডিকেল কলেজত 30খনকৈ আসন আজি আমি চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে সংৰক্ষণ কৰিছো। চৰকাৰী চাকৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গত চাকৰিৰ 3% চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে আমি ৰিজাৰ্ভ কৰিছিলো।
আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ অধীনত ৰাজ্যত 30খন জিলাৰ চাহ বাগিচাৰ লগতে ইয়াৰ আশে পাশে থকা অঞ্চলসমূহত স্বাস্থ্যসেৱা আগবঢ়োৱাৰ উদ্দেশ্যে 80খন সঞ্জীৱনী বাহন মুকলি কৰে। অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাকে ধৰি কেইবাগৰাকী সাংসদ আৰু বিধায়ক উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা 6ষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। সেই অনুসৰি গুৱাহাটীৰ নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰী নিষ্ঠা বৰগোহাঁয়ে এই প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিছে। গহপুৰৰ নিউ স্কলাৰ্ছ একাডেমীৰ 12ম শ্ৰেণীৰ ছাত্ৰী দিব্যা আত্ৰেয়ই দ্বিতীয় স্থান লাভ কৰিছে। যোৰহাটৰ মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী অন্বেষা ফুকন আৰু গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ 11ম শ্ৰেণীৰ ছাত্ৰ ৰোহিত গাঁওখোৱাই যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। বিজয়ী প্ৰতিযোগীসকলে তেওঁলোকৰ নিজ নিজ শিক্ষানুষ্ঠান আৰু অধ্যয়ন কৰা শ্ৰেণীৰ প্ৰমাণ পত্ৰ দাখিল কৰি পুৰস্কাৰ গ্ৰহণ কৰিব পাৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰত হ'বলগীয়া পুৰস্কাৰ বিতৰণ অনুষ্ঠানৰ তাৰিখ আৰু সময় দুই এদিনতে প্ৰকাশ কৰা হ'ব। পুৰস্কাৰৰ ৰূপত প্ৰথম 3টা স্থান লাভ কৰা আটাইকেইগৰাকী বিজয়ী প্ৰতিযোগীয়ে 1টাকৈ স্মাৰক প্ৰমাণপত্ৰ আৰু 1টাকৈ ৰেডিঅ' ছেট লাভ কৰিব। আজিৰ বাতৰিত আমি প্ৰথম স্থান বিজয়ী নিষ্ঠা বৰগোহাঁয়ে পঢ়া বাতৰিৰ অংশ প্ৰচাৰ কৰিবলৈ লৈছো।
এয়া আকাশবাণী পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই নিষ্ঠা বৰগোহাঁই। অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ 13টা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইটানগৰৰ গান্ধীনগৰত আয়োজন কৰা অনুষ্ঠানত মোদীয়ে ৰাজ্যখনৰ বাবে 5,127 কোটিৰ অধিক টকা ব্যয়সাপেক্ষ প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰি এখন বিশাল জনসমাৱেশত ভাষণ দিয়ে। এই ভ্ৰমণকালতেই প্ৰধানমন্ত্ৰী মোদীয়ে নিপকুৰ দুটা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। আনুমানিক 3,700 কোটি টকা ব্যয়সাপেক্ষ প্ৰকল্প দুটা নিপকু আৰু অৰুণাচল প্ৰদেশ চৰকাৰে যৌথ উদ্যোগত নিৰ্মাণ কৰিব।
অসম চৰকাৰে ৰাজ্যৰ 126টা বিধানসভা সমষ্টিক সামৰি ৰূপায়ণ কৰা শুশ্ৰষা সেতু শীৰ্ষক কাৰ্যসূচীৰ অধীনত আজি ৰাজ্যৰ 11টা বিধানসভা সমষ্টিত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। হোজাই জিলাৰ লংকা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি লামডিং বিধানসভা সমষ্টিভিত্তিক স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা শিশু আৰু কিশোৰ কিশোৰীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰি ঔষধ যোগান ধৰা হয়। গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত আগিয়াৰ জে এন মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত স্বাস্থ্য শিবিৰত 18 বছৰ তলৰ শিশু আৰু বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই উদ্বোধন কৰা এই শিবিৰত গোৱালপাৰাৰ জিলা আয়ুক্ত প্ৰদীপ টিমুঙৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে। দৰং জিলাৰ মঙলদৈৰ দাহি বালিকা বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি দ্বিতীয়টো স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত গুৱাহাটী আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ 21গৰাকী বিশেষজ্ঞ চিকিৎসককে ধৰি 51গৰাকী চিকিৎসকে বিভিন্ন ৰোগ চিনাক্তকৰণৰ বাবে বিনামূলীয়া চিকিৎসা প্ৰদান কৰে। জিলাখনৰ তৃতীয় তথা অন্তিমটো শিবিৰ চিপাঝাৰ সমষ্টিৰ বাবে মুকলি কৰা হ'ব। পৰৱৰ্তী বাতৰি শুনোৱা হওক অৰুণিমা গোস্বামীৰ পৰা।
পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনে যোৱা 9 অক্টোবৰত অসম মেঘালয় সীমান্তৰ তাপাতত সংঘটিত সংঘৰ্ষত নিহত অৰিয়েল টিমুৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। পশ্চিম কাৰ্বি আংলঙৰ অতিৰিক্ত জিলা দণ্ডাধীশ হিমাদ্ৰী শেখৰ বৰদলৈয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ কান্দুলিস্থিত সীমান্ত পহৰাস্থিতিত এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ'ব। কোনো ব্যক্তি, সংগঠন বা বেচৰকাৰী সংস্থাই এই সন্দৰ্ভত যিকোনো তথ্য, প্ৰমাণ বা নথি লিখিতভাৱে দাখিল কৰিব পাৰিব। দিনৰ 11 বজাত এই প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি নিৰ্দেশটোত কোৱা হৈছে। মিচিং জনগোষ্ঠীৰ লোকসকলৰ শৈক্ষিক তথা সামাজিক উত্তৰণৰ লক্ষ্যৰে প্ৰতিষ্ঠা লাভ কৰা ছাত্ৰ সংগঠন টি এম পি কেৰ 54 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি জনগোষ্ঠীটোৰ বসতি প্ৰধান বিভিন্ন অঞ্চলত উদযাপন কৰা হয়। গোলাঘাট জিলাৰ বোকাখাট সমষ্টিত পানবাৰী গ্ৰাম্য ক্ৰীড়া সংস্থাৰ খেলপথাৰত এই দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানতে মিচিং ক্ৰীড়া সমাৰোহৰ বাবে খেলুৱৈ বাছনি শিবিৰো অনুষ্ঠিত হয়। অনুষ্ঠানত মন্ত্ৰী অতুল বৰাৰ লগতে টি এম পি কেৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ধেমাজি জিলাৰ চিলাপথাৰতো আজি সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, আলোচনা সভা আৰু ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। তদুপৰি গুমৰাগ নৃত্যৰে মিচিং ডেকা গাভৰুসকলে পৰিৱেশ জীপাল কৰি তোলে। গুৱাহাটীৰ আমিনগাঁৱৰ বায়টেক পাৰ্কত নব্য চিন্তাৰ উন্মেষ উদ্ভাৱনৰ সবলীকৰণ শীৰ্ষক এটা শিবিৰ আজি অনুষ্ঠিত হয়। এই শিবিৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূবৰ কেইবাগৰাকী উদ্যোগী, ষ্টাৰ্ট আপ পৰামৰ্শদাতা আৰু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বায়টেক পাৰ্কৰ মুখ্য কাৰ্যবাহী বিষয়া তথা কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, অসম ষ্টাৰ্ট আপ দ্য নেষ্টৰ মুখ্য কাৰ্যবাহী বিষয়া ওমকাৰ নাথ ৰথ আৰু গুৱাহাটী বায়টেক পাৰ্কৰ প্ৰশাসক ৰাকেশ কুমাৰ ঠাকুৰৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। এই শিবিৰত জ্ঞান অন্বেষণৰ বাবে কেইবাখনো অধিৱেশন অনুষ্ঠিত হয়। কাতি বিহু উপলক্ষে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান অহা 18 অক্টোবৰত বন্ধ ঘোষণা কৰা হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য সচিবে আজি এটা নিৰ্দেশযোগে এই কথা সদৰি কৰে। ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বিশাখাপট্টনমত অনুষ্ঠিত এখন খেলত বাংলাদেশে অষ্ট্ৰেলিয়াক জয়ৰ বাবে 199 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। বাংলাদেশে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 50 অভাৰত 9 উইকেটৰ বিনিময়ত 198 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ শোভনা মষ্টেৰীয়ে সৰ্বাধিক 66 আৰু ৰুবিয়া হাইদৰে 44 ৰাণ কৰে। অষ্ট্ৰেলিয়াৰ এছলে গাৰ্ডনাৰ, এনাবেল ছুথাৰলেণ্ড, এলানা কিং আৰু জৰ্জিয়া ৱেৰহেমে 2টাকৈ উইকেট লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। জুবিন গাৰ্গৰ স্থায়ী সমাধি নিৰ্মাণৰ বাবে লোক নিৰ্মাণ বিভাগক দায়িত্ব অৰ্পণ। শিল্পীগৰাকীৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট্ৰেক আদালতত চলিব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত অহা 21 অক্টোবৰত ছিংগাপুৰ আৰক্ষীৰ সৈতে SIT মুৰববী মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত অসম আৰক্ষী দলৰ বৈঠক। জুমৈৰ বিনন্দিনীত অংশগ্ৰহণকাৰী শিল্পী, প্ৰশিক্ষক আৰু বিশেষজ্ঞ সমিতিৰ সদস্যসকলক আজি প্ৰশংসা পত্ৰ আৰু মাননি প্ৰদান। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা 6ষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ ফলাফল ঘোষণা। আৰু ICC মহিলা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি বাংলাদেশৰ অষ্ট্ৰেলিয়াক জয়ৰ বাবে 199 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।